প্ৰকাশিত বাক্য অধ্যায় 7। তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এইকাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰিজন স্বৰ্গদূত দেখিলোঁ। পাছে জীৱনময় ঈশ্বৰৰ চাপ লৈ সূৰ্য উদয় হোৱা ঠাইৰ পৰা উঠি অহা আন এজন দূত দেখিলোঁ। তেওঁ বৰ মাতেৰে ৰিঙিয়াই পৃথিৱী আৰু সাগৰক হিংসা কৰিবলৈ ক্ষমতা পোৱা সেই চাৰিজন দূতক কলে,
আমি নিজ ঈশ্বৰৰ দাসবিলাকৰ কপালত চাপ নামাৰো মানে তোমালোকে পৃথিৱী বা সাগৰ বা গছবোৰক হিংসা নকৰিবা।
পাছে সেই চাপ মৰাবিলাকৰ সংখ্যা শুনিলো। ইছৰাইলৰ সকলো ফৈদৰ মুঠ 144,000 চাপ মৰা হল।
জিহুদাৰ ফৈদৰ চাপ মৰা 12,000, ৰুবেনৰ ফৈদৰ 12,000, গাদৰ ফৈদৰ 12,000, আছেৰৰ ফৈদৰ 12,000, নপ্তালিৰ ফৈদৰ 12,000, মনছিৰ ফৈদৰ 12,000, ছিমিউনৰ ফৈদৰ 12,000, লেবিৰ ফৈদৰ 12,000, ইছাখৰৰ ফৈদৰ 12,000, জবুলুনৰ ফৈদৰ 12,000, জোচেফৰ ফৈদৰ 12,000, বেঞ্জামিনৰ ফৈদৰ চাপ মৰা 12,000।
তাৰ পাছত মই চাই দেখিলোঁ সকলো জাতি ফৈদ লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা কোনো গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে। তেওঁবিলাকৰ হাতত খেজুৰ পাত আছিল আৰু তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কয়,
পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালিৰহে।
আৰু সকলো স্বৰ্গদূতবিলাক সেই সিংহাসনৰ বৃদ্ধ লোকৰ আৰু চাৰি প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল। তেওঁবিলাকে সিংহাসনৰ আগত উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি কলে,
আমেন, ধন্যবাদ, মহিমা, জ্ঞান, প্ৰশংসা, সমাদৰ, পৰাক্ৰম আৰু শক্তি সদা সৰ্বদাই আমাৰ ঈশ্বৰৰ প্ৰতি হওক, আমেন।
তেতিয়া সেই বৃদ্ধ লোকসকলৰ এজনে মাত লগাই মোক সুধিলে,
বগা বস্ত্ৰ পিন্ধা এওঁবিলাক কোন?
তাতে মই তেওঁক কলো, হে মোৰ প্ৰভু, আপুনি জানে। তেতিয়া তেওঁ মোক কলে,
এওঁবিলাক সেই মহাক্লেশৰ পৰা অহা লোক। এওঁবিলাকে মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে। এইকাৰণে এওঁবিলাকে ঈশ্বৰৰ সিংহাসনৰ আগত থাকি দিনে ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে আৰু সিংহাসনত বহা জনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু ধৰিব। এওঁবিলাকৰ আৰু কেতিয়াও ভোগ বিয়াহ নহ'ব। এওঁবিলাকৰ গাত ৰ'দ বা কোনো তাপ নালাগিব, কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালীয়ে এওঁলোকক চৰাব আৰু জীৱন জলৰ ভুমুকৰ ওচৰলৈ নিব আৰু ঈশ্বৰে এওঁবিলাকৰ চকুৰ আটাই চকুলো মচি গুচাব।